good evening. Itu Akashvani Kohima, Sandaka Nagamis Khobor Likinaishe, Akum Dong. Pula headlines, ceasefire monitoring group, aro ceasefire supervisory board laga chairman para, ceasefire round rules kila kota namanyato, batash na kuribo kuhina kota janaishe. Information aro public relations laga department para, janaishe ki government calendar te, 12 August te lal nishani diato, printing galti ase aro public holiday nohoi kuhina. Union Health Ministry para, kisiman travel rasta para, Manu laga organs kan loi bera opor guidelines olai dishe. Aro President Draupadi Murmu, Fiji, New Zealand, aro Timor Leste te talaga historic visito shuru kuribole ase. Itia pura khobor, Nagaland te ceasefire monitoring group aro ceasefire supervisory board laga chairman, Lieutenant General retired Amarjit Singh Betty para ceasefire round rules laga khilaf kota namanyato bardash na kuribo kuigana janaishe. Koyamate, Joakali Talaga office te, media manukhan logot khota kurikina, beti para kushi ki, India laga sarkar para, panchta naga groups khan logot, naga issue, opor political batchit kurato, ekta milia, bharosa, respect aro shanti para, age lui jabo paribo karne, ground te, shanti anibole laga maksatte, ekta somoi lamba karne, ceasefire agreement sign kurishe. Tai kushi ki, ceasefire to, ceasefire round rules thakigina sign kurise jindute naga groups kan jun india laga sarkar logot ceasefire agreement te signatories thakia khan para manibo lage beti para aro kuise ki designated camps ceasefire identity cards aro ceasefire office nishna support instruments kan ceasefire logot jorigina thakia mamla khan uthabole administrative kam aro ceasefire to balke jai dibo karne group khan ke digina ase তাই কৈছে কি ceasefire round rules তো ঠিক মানিবলে অপর মনিটর আর সুপারভাইজ কৰিব কাৰণে নাগালেন্ড কাৰণে একটা ceasefire mechanism বনাই কিনে আছে পেটি পৰা জনাইছে কি ইটো mechanism তে নাগালেন্ড সরকাৰ পুলিচ সিকিউৰিটি এজেন্সিজ আর কিছমান গ্রুপছ লাগা ceasefire supervisory board লাগা representatives খান শামিল আছে information আর public relations লাগা নাগালেন্ড State Department para janaishi ki government calendar te 12 August 2024 to gauti para lal nishani digina ase. Department para ola ekta official circular te janaishi ki itu to ekta printing gauti ase aro ekta public holiday nishna nolobo lage. Department para aropi itu karne nabujia duk tia karne mafi mangishya. Union Health Ministry para manu laga organs khan hawa rasta Railway aro pani nishina suffer kuria laga kisiman rasta para loi pera opor standard operating procedure SOP olai dishe. Sokar para olai dia SOP to desh purate organ transplant te kam kuria khan nimite ekta guiding document nishina sewa kuribo. Health Secretary Apurva Chandra para kushi ki itu SOP khan desh te organ retrieval aro transplant kuria institution khan karne ekta roadmap ase juntu para aro sobse bhal কে কাম কৰিবলে কোৱালিটি ষ্টেণ্ডাৰ্ডছ ইনচিয়'ৰ কৰে তাই কৈছে কি অৰ্গেন ট্ৰান্সপৰ্ট প্ৰচেছটো ষ্ট্ৰিমলাইন কৰি কিনা চৰকাৰৰ পৰা কিমতি থাকিয়া অৰ্গেনছ খান চলাটো বঢ়াবলে আৰু ইটো জান বচাবলৈ লগা ট্ৰান্সপ্লেণ্ট ৰুকি থাকিয়া গিনতি কৰিবলৈ নাপাৰা পেচেণ্টছ খানকে এটা উমিদ দিবলৈ কাম কৰি আছে এটা লাইফ অৰ্গেনটো হস্পিটেল খান মাজতে লৈ যাব লাগে যেতিয়া অৰ্গেন ডনৰ আৰু অৰ্গেন ৰিচিপিয়েণ্টটো একেই নহলেবি আলাগ আলাগ চহৰতে আলাগ আলাগ হস্পিটেলতে থাকি যায় হাৱা পৰা ট্ৰান্সপৰ্ট কৰিবলৈ কাৰণে SOP খান লগা হিচাপে মানু অৰ্গেনছ ধুৰিয়া এয়াৰলাইনছ পৰা এয়াৰ ট্ৰেফিক কণ্ট্ৰল কে এয়াৰক্ৰাফ্ট লগা টেক অফ আৰু লেণ্ডিংতে প্ৰায়ৰিটি আৰু ফ্ৰণ্ট ৰ' ছিটছ তৈয়াৰী কৰি দিবলৈ অনুৰোধ কৰিব পাৰিব ইটো নিচিনা ৰাস্তা আৰু ট্ৰেইন পৰা অৰ্গেনছ খান ট্ৰান্সপৰ্ট কৰিয়াতে আৰু পৰ্ট খান পৰা শ্বিপিং কৰিবলৈ কাৰণে বি SOP খান ওলাই দি কিনা আছে অৰ্গেন ট্ৰান্সপৰ্ট SOP তো নীতি আয়োগ কনচাৰ্ণ্ড মিনিষ্ট্ৰিজ আৰু ট্ৰান্সপ্লেণ্ট প্ৰফেচনেলছ খান লগতে কথা মিলি কিনে বনাইছে প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু পাৰা ফিজি নিউ জিলেণ্ড আৰু তিমৰ লেষ্টেতে তাই লগা তিনিটা নেচন ভিজিট লগা হিচাপে আজি চাম ফিজিতে নাদি কাৰণে এমপ্লেন কৰিবলৈ আছে তাই লগা ভিজিট সময় প্ৰেচিডেণ্ট পাৰা বাইলেটেৰেল মিটিংছ মাতিবলৈ আছে আৰু ইণ্ডিয়ান ডিয়াস্পৰাৰ লগত বাতচিত কৰিব আকাশবাণী করেসপন্ডেন্স পড়া খবর জানাইছে কি প্রেসিডেন্ট দ্রৌপদী মুর্মু ইতিয়া অলপ থাকি কিনা পালামতে এয়ারফোর্স স্টেশন পড়া তেলাগা ট্রি নেশন ভিজিটও শুরু করি কিনা যাবলে আছে ইতুতো ইন্ডিয়া লাগা প্রেসিডেন্ট পড়া ফিজি আর তিমোর লেস্টেতে সবসে পয়লা ভিজিট হবলে আছে ইতু হাফতা লম্বা ভিজিটে প্রেসিডেন্ট মুর্মু পড়া ইন্ডিয়া নারো ইটু দেশ খান লগত রিস্তাতো সাকত করবলে আর বড়াবো কারণে বাইলেটারেল মিটিংস খান মাতিবলে আছে ইটো তিনিটা দেশ তে ইণ্ডিয়ান ডিয়াস্পৰাৰ লগত স্পেচিয়েল এংগেজমেণ্ট আৰু মিল মিলাপটো ইটো ভিজিট লগা সবচে দৰকাৰী এটা হবলৈ আছে এই ভিজিট পৰা ইণ্ডিয়া আৰু এই তিনিটা দেশ লগত ভাগ কৰা হিষ্টৰিক টাইছটো আৰু বেছি আগত কৰিবলৈ আৰু এক্ট ইষ্ট পলিচি লগত ইণ্ডিয়া লগা কমিটমেণ্ট পাকা কৰিবলৈ লগা মাকচাদে আছে। আপনি এখন আকাশবাণী কোহিমা পৰা দিয়া খবৰ শুনি আছে। আপনি এখন এই খবৰটো নিউজ অন এয়াৰ এপ আৰু এ আই আৰ নিউজ কোহিমা টিভি শুনিব পাৰিব। স্কিল ডেভেলপমেণ্ট আৰু এণ্টাৰপ্ৰেনৰশ্বিপ লগা ডিপাৰ্টমেণ্ট পৰা ৰুৰেল মাইকী খান কাৰণে স্কিল ডেভেলপমেণ্টে একটা ট্ৰেইনিং প্ৰগ্ৰাম জুবজা আৰু সুৰততে তৈয়াৰী কৰিছে। জুবজাতে কলমিনেশ্যনতে খোটা কৰি কিনে এমপ্লয়মেণ্ট স্কিল ডেভেলপমেণ্ট আৰু এণ্টাৰপ্ৰেনৰশ্বিপ ডিপাৰ্টমেণ্ট লগা জইণ্ট ডাইৰেক্টৰ জুবেম চংলাও পৰা কৈছে কি চৰকাৰৰ পৰা এইটো ট্ৰেইনিংতে বস্তি জাগা খানতে আনি কিনে একচেছ আৰু ইনক্লুচিভিটিটো বঢ়াব পাকা কৰি আছে। তাই জনাইছে কি এইটো ট্ৰেইনিং পৰাটো টেইলৰিংতে মন দি কিনে আছে, যোনটো মাইকী খান চাকত কৰিব কাৰণে একটা স্কিল ছেট বনাইছে। চংলাও পৰা আৰু জনাইছে কি ডিপাৰ্টমেণ্ট পৰা বস্তি খান লগত ওচৰ মিলি কিনে ৰাখিবলৈ শিকিয়া খান স্কিলছ খানটো কাম চলাত আৰু ইকনমিক ফাইদা পাওঁ চাবলৈ তৈয়াৰী কৰি আছে। তাই কৈছে কি ডিপাৰ্টমেণ্ট পৰা এইটো ফাইণ্ডিংছ খানটো চৰকাৰকে ৰিপৰ্ট কৰিব আৰু এইটো ৰিপৰ্টছ খান লগা কামিয়াবী আৰু ছেটিছফেকচন পোৱা হিচাপে আহিয়া সময়তে এইটো প্ৰগ্ৰাম লগা আৰু বি মদত আৰু এক্সপানশ্যনটো হবলৈ ৰাস্তা আছে। এইটো সময় সুৰত টাউনতে মোবাইল স্কিল মৰুং পৰা ৰুৰেল মাইকী খান কাৰণে স্কিল ডেভেলপমেণ্টে দুই সপ্তাহ লম্বা ট্ৰেইনিংটো যোৱাকালি কলমিনেট কৰিছে। কলমিনেশ্যন প্ৰগ্ৰামতে খোটা কৰি কিনে নাগালেণ্ড লেজিছলেটিভ এছেম্বলি লগা স্পীকাৰ তৈহ য়াপ্তমি পৰা জনাইছে কি কিছুমান দুচৰা স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম খান দিব। তাৰ পৰা আৰু বি চাৰ্টিফিকেট আৰু চিউইং মেচিন খান 25 ট্ৰেইনিজ খান লগতে ভাগ কৰিছে। কৰ্পৰেট এফেয়াৰ্ছ আৰু ৰোড ট্ৰান্সপৰ্ট আৰু হাইৱেছ লগা মিনিষ্টাৰ অব ষ্টেট হৰ্ষ মালহোত্ৰাৰ পৰা এম্পিটেশ্যন খান লগা গিনতিটো কমতি কৰিবলৈ কাৰণে জানকাৰী পেলাবলৈ আৰু প্ৰিভেণ্টিভ মেজাৰ্ছ খান বঢ়াবলৈ লাগি থাকিয়া ওপৰত জনাইছে। একটা এম্পিটেশ্যন ফ্ৰী ইণ্ডিয়াৰ কাৰণে জানকাৰী পেলাবলৈ কাৰণে নেশ্যনেল কেপিটেলতে একটা নেশ্যন ৱাইড ৱাকাথন ফ্লেগ অফ কৰি কিনে ইউনিয়ন মিনিষ্টাৰ পৰা কৈছে কি চৰকাৰৰ পৰা পাব্লিক হেল্থ আৰু ভাল থাকিব নিমিত্তে কাম কৰা ৰাস্তা সবতে পূৰা মঞ্জুৰ থাকিব। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হিচাপে দুনিয়া পৰা পূৰাতে সদায় চাল 1 মিলিয়ন পৰা বেছি এম্পিটেশ্যনছ ওলায়। ইণ্ডিয়াতে সব এম্পিটেশ্যনছ লগা 40-50% ভেছকুলাৰ বীমাৰী খান দৰকাৰীতে ডায়েবেটিছ পৰা কমপ্লিকেশ্যনছ খান নিমিত্তে আছে। দিল্লীতে যোৱাকালি চামতে একটা 2-ডে আকাশবাণী মিউজিক কনচাৰ্ট 2024 শুৰু কৰিছে। নাম ডাঙৰ আৰ্টিষ্ট পাণ্ডিত ৰাজেন্দ্ৰ প্ৰসানা পৰাতে লগা সুৰেলি ফিউট লগত মানুহখনকে জোশ উঠাই দি কিনে পাৰফৰ্ম কৰিছে আৰু পাণ্ডিত জয়াতীয় মুভেণ্টি পৰা তাৰ লগা বেৰেটন লৈ কিনে খুচি কৰি দিছে। এইটো সময় পাণ্ডিত পেশৱা মোহন ভাট, পাণ্ডিত সালিল ভাট, পাণ্ডিত সাজন মিশ্ৰা আৰু শ্ৰৱাংশ মিশ্ৰা নিচিনা মেষ্ট্ৰ খান আজি চামতে ভাগ লবলৈ আছে। দিল্লীৰ লগতে আকাশবাণী মিউজিক কনচাৰ্টটো হায়দৰাবাদ, পাটনা, জম্মু, শ্বিলং, ইম্ফাল, কুটক, বেংগালুৰু, ভূপাল, চেন্নাই আৰু ৰাঞ্চিৰ লগত কিছুমান চেহেৰ টেবি আলাগ আলাগ দিনতে মানি আছে। আছাম ৰাইফলছ পৰা চিমিনিউ আণ্ডাৰতে টিচিফিনিউতে ডন বস্কো স্কুলতে নেশ্যনেল ফ্ৰেণ্ডশ্বিপ ডে লগা খুচি মানাতে একটা স্পেচিয়েল ইভেণ্ট তৈয়াৰী কৰিছে। আছাম ৰাইফলছ লগা একটা প্ৰেছ ৰিলিজে জনাইছে কি এইটো ইভেণ্টটো স্পৰ্টমেনশ্বিপ বঢ়াবলৈ আৰু ষ্টুডেণ্টছ খান মাজতে ফ্ৰেণ্ডশ্বিপ লগা ৰিষ্টাটো ভাল বনাবলৈ চাই আছে। ভলীবল, ভলীবল নেট, ফুটবল, কেৰম বৰ্ড, বেডমিণ্টন ছেটছ, শ্বাটল কক আৰু চেছ স্পৰ্ট খান নিচিনা কিছুমান স্পৰ্ট আইটেমছ খান স্কুলতে ভাগ কৰিছে। ষ্টুডেণ্টছ খান মাজতে ফিজিকেল এক্টিভিটি আৰু টীম স্পিৰিট বঢ়াব জনাই কিনে দিন লগা হাইলাইট হলে ফ্ৰেণ্ডশ্বিপ বেণ্ড খান বান্ধি কিনে একটা চিম্বলিক এক্ট দেখাই কিনে থাকিছে। আছাম ৰাইফলছ খান 350 ষ্টুডেণ্টছ, 15 টিচাৰ্ছ লগত ইটো মিল মিলাপ আৰু কামাৰা ডেৰী লগা খুচি মানাতে ভাগ লৈছে। খবৰ চেষ্টে আৰু হেডলাইন জনাই দিব। ছিজ ফায়াৰ মনিটৰিং গ্ৰুপ আৰু ছিজ ফায়াৰ ছুপাৰভাইজাৰী বৰ্ড লগা চেয়াৰমেন পৰা ছিজ ফায়াৰ ৰন ৰুলছ খিলাফ খোটা নামানাটো বাৰ্তাছ নাকৰিব কৈ কিনে খোটা জনাইছে। ইনফৰমেশ্যন আৰু পাব্লিক ৰিলেশ্যনছ লগা ডিপাৰ্টমেণ্ট পৰা জনাইছে কি গভৰ্ণমেণ্ট কেলেণ্ডাৰতে 12 আগষ্টে লাল নিশানে দিয়াটো প্ৰিণ্টিং গালতি আছে আৰু পাব্লিক হলিডে নহয় কৈ কিনা ইউনিয়ন হেল্থ মিনিষ্ট্ৰীৰ পৰা কিছুমান ট্ৰাভেল ৰাস্তাৰ পৰা মানুহ লগা অৰ্গেনছ খান লৈ বেৰা ওপৰত গাইডলাইনছ ওলাই দিছে। আৰু প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু ফিজি, নিউজিলেণ্ড আৰু টিমৰ লেষ্টেতে তাৰ লগা হিষ্টৰিক ভিজিটটো শুৰু কৰিবলৈ আছে। আজি চাম লগা নাগামিজ খবৰ ইয়াতে শেষ কৰি আছে। শুনীয়া মানুহ চবকে ভাল ৰাতি জনাই আছে।